এতিয়া বিতং বাতৰি। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় আজি গোলাঘাট আৰু টিয়ক বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 37,873 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। টিয়ক সমষ্টিত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ আজি এই সমষ্টিটোকে ধৰি মুঠ 100টা সমষ্টিত 25 লাখ হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰিছে। 6 ফেব্ৰুৱাৰীৰ পূৰ্বে বাকী থকা 26টা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ সম্পূৰ্ণ কৰা হ'ব বুলিও তেওঁ কয়।
আজি আমাৰ মহিলা উদ্যমিতাৰ 100 নম্বৰ সভাখন সম্পূৰ্ণ হ'ল আৰু আজিলৈকে প্ৰায় 25 লাখ হিতাধিকাৰীয়ে মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিলে। অনাগত দিনত আমি আৰু 26টা সমষ্টিত বিতৰণ কৰিম আৰু 126টা সমষ্টিতে 6 ফেব্ৰুৱাৰীৰ আগতে আমি শেষ কৰিবৰ বাবে যত্ন কৰিছোঁ।
আনহাতে গোলাঘাটত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতাৰ চেক বিতৰণ কৰাৰ লগতে তেওঁ জিলাখনত 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। তেওঁ প্ৰথমে গোলাঘাটৰ নৱনিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে 4 কোটি টকা ব্যয়েৰে নিৰ্মিত মুকলি প্ৰেক্ষাগৃহ, 7 কোটি টকা ব্যয় সাপেক্ষ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন আৰু 4 কোটি টকা ব্যয়েৰে নিৰ্মিত চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো মুকলি কৰে। মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীতে 104 কোটি টকা ব্যয় সাপেক্ষ গোলাঘাট মেৰাপানী পথ আৰু 106 কোটি টকা ব্যয় সাপেক্ষ পদুমণি ৰঙাজান পথো মুকলি কৰে। ইপিনে কোকৰাঝাৰৰ পুৰণি বজাৰত আজি 24,984 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰা হয়। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হিতাধিকাৰী মহিলাসকলৰ মাজত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। 284 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই চৌহদৰ ভিতৰত বিধানসভা ভৱন, বিধায়কৰ আৱাসগৃহ, প্ৰেক্ষাগৃহ আৰু বেৰেক থাকিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়া খণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। মুঠ 447 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ 238 কোটি টকা ব্যয় সাপেক্ষে ইনডোৰ ষ্টেডিয়াম, ফুটবল খেলপথাৰ, 2খন লন টেনিছ কৰ্ট, 2খন ভলীবল কৰ্ট, 1খন বাস্কেটবল কৰ্ট, ছুইমিং পুল, ল'ৰা ছোৱালীৰ আৱাস আদি নিৰ্মাণ কৰা হৈছে। খনিকৰ পেৰেড গ্ৰাউণ্ডত কাইলৈ দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা কাৰ্লোছা উপস্থিত থাকিব। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। 292 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানত বন্যপ্ৰাণী স্বাস্থ্য নিৰীক্ষণ, বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰ্ণয়, উন্নত পৰীক্ষাগাৰৰ সুবিধা থকাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰা পেছাদাৰী লোকসকলক প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব। শ্ৰীশ্বাহে কাইলৈ বিয়লি ধেমাজিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়াৰ ভাগলৈ তেওঁ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। 2026 বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.4% হ'ব পাৰে আৰু 2027 বিত্তীয় বৰ্ষত এই হাৰ 6.8-7.2% ভিতৰত থকাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰা অৰ্থনৈতিক সমীক্ষাত এই অনুমান কৰা হৈছে। অৰ্থনৈতিক সমীক্ষা অনুসৰি 2026 বিত্তীয় বৰ্ষতো দেশৰ শক্তিশালী বিকাশৰ ধাৰা বৰ্তি থাকিব। প্ৰকৃত মূল ঘৰুৱা উৎপাদনৰ প্ৰথমটো অগ্ৰিম অনুমানত মূলতঃ ঘৰুৱা চাহিদা বৃদ্ধিৰ বাবে এই হাৰ 7.4% হ'ব পাৰে বুলি কোৱা হৈছে। অৰ্থনৈতিক সমীক্ষাত ভূ ৰাজনৈতিক উত্তেজনা আৰু গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ মাজত বাণিজ্য ক্ষেত্ৰত সৃষ্টি হোৱা বাধাৰ বাবে গোলকীয় অৰ্থনৈতিক বাতাবৰণ অনিশ্চিত হৈ থাকিব বুলি উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলে এতিয়াৰে পৰা শিক্ষা সেতু এপৰ জৰিয়তে ছুটীৰ বাবে আবেদন দাখিল কৰিব পাৰিব। সমগ্র শিক্ষা অসমৰ মিশন সঞ্চালক ওম প্ৰকাশে এই সন্দৰ্ভত সকলো জিলাৰ মিশন সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। অহা 31 জানুৱাৰীৰ পৰা ঠিকাভিত্তিক শিক্ষকৰ লিখিত ছুটীৰ আবেদন গ্ৰাহ্য কৰা নহ'ব বুলিও মিশন সঞ্চালকগৰাকীয়ে নিৰ্দেশনাত উল্লেখ কৰিছে। বিশ্বনাথ জিলা আৰক্ষী ছাউনীত আজি চলিত মাহৰ আৰক্ষী সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত শীৰ্ষ বিষয়াবৰ্গই আৰক্ষীসকলৰ ওজৰ আপত্তিসমূহৰ বুজ লয়। তদুপৰি সন্মিলনত বিগত সময়ছোৱাত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰা জিলাখনৰ কেইবাগৰাকীও আৰক্ষী বিষয়াক জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰীয়ে প্ৰশংসাপত্ৰ প্ৰদান কৰে। বিধায়ক উৎপল বৰাই আজি গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে নিৰ্মাণ হ'বলগীয়া গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে গ্ৰাম্য অৰ্থনীতি উন্নয়ন পুঁজিৰ জৰিয়তে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি গৃহ, ভোজন গৃহ, চাইকেল ষ্টেণ্ড আদি নিৰ্মাণ কৰাৰ লগতে বিদ্যালয়ৰ প্ৰয়োজনীয় আচবাব ক্ৰয় কৰা হ'ব। আধাৰশিলা স্থাপন কৰি বিধায়ক উৎপল বৰাই এইদৰে কয়।
আমি গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি মডেল হাইস্কুল আমি নিৰ্মাণ কৰি আছোঁ, হায়াৰ ছেকেণ্ডেৰী নিৰ্মাণ কৰি আছোঁ, তাৰ ভিতৰত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিছে আৰু 7.5 কোটি টকা ব্যয় সাপেক্ষে আমি এই গৃহটি আজি শুভাৰম্ভ কৰিলোঁ। ইতিমধ্যে গহপুৰ সমষ্টিত কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি অহা 2 তাৰিখে আমি মুকলি কৰিম। সম্পূৰ্ণ বিল্ডিং বনাই আমাৰ কমপ্লিট হৈছে আৰু এটা সুন্দৰ বিল্ডিং পাইছে গহপুৰীয়া ৰাইজে। আৰু এই বিল্ডিংটো যেতিয়া হ'ব, আমাৰ ইয়াত সকলোখিনি সুবিধা থাকিব, ডিজিটেল ক্লাছৰুম, প্ৰিন্সিপালছ ৰুম, ভাইচ প্ৰিন্সিপাল ৰুম, কমন ৰুম, আৰু তাৰ উপৰিও ইয়াতে আমি মিড ডে মিলৰ যি ছেকশ্যন আছে তাৰ কাৰণে মিড ডে মিলৰ ডাইনিং হল, কিটচেন আৰু চাইকেল ষ্টেণ্ড এই গোটেইবিলাক এই এষ্টিমেটটোত আমি সামৰি লৈছোঁ, ইনক্লুডিং অল ফাৰ্নিচাৰ্ছ।
অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 51,21,000 টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ'বলগীয়া 2টা অতিৰিক্ত শ্ৰেণীকোঠা আৰু আধুনিক বিজ্ঞানসন্মত পৰীক্ষাগাৰ উদ্বোধন কৰে। মন্ত্ৰী ডাঃ পেগুৱে বিদ্যালয়খনত নিৰ্মাণ হ'বলগীয়া অতিৰিক্ত শ্ৰেণীকোঠা আৰু আধুনিক বিজ্ঞানসন্মত পৰীক্ষাগাৰে শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক পৰিৱেশ নিশ্চিত কৰাৰ লগতে বিজ্ঞানভিত্তিক শিক্ষাক অধিক প্ৰয়োগমুখী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। 79 সংখ্যক সন্তোষ ট্ৰফীৰ মূল ৰাউণ্ডৰ গ্ৰুপ বিৰ আজিৰ এখন খেলত ৰেলৱে দলে উৰিষ্যা দলৰ সৈতে 1-1 গ'লৰ ব্যৱধানত ড্ৰ খেলে। চিলাপথাৰত হোৱা দিনটোৰ প্ৰথমখন খেলত ৰেলৱে দলৰ সুব্ৰত মুৰ্মুৱে উৰিষ্যাৰ বিৰুদ্ধে 1 গ'ল দিয়ে। দ্বিতীয়াৰ্ধত উৰিষ্যাৰ অৰ্পণ লাকৰাই ৰেলৱে দলক 1 গ'ল দিয়ে, যাৰ ফলত খেলখন 1-1 গ'লৰ ব্যৱধানত অমীমাংসিতভাৱে সমাপ্ত হয়। গ্ৰুপ বিৰ দ্বিতীয়খন খেলত কেৰালা দলে মেঘালয় দলক 3-0 গ'লত ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। কেৰালা দলৰ হৈ প্ৰথমাৰ্ধৰ 37 মিনিটত অৰ্জুন ভিয়ে গ'ল কৰে। দ্বিতীয়াৰ্ধত মহম্মদ ৰিয়াজ আৰু মহম্মদ আছলে মেঘালয়ৰ বিৰুদ্ধে 1টাকৈ গ'ল দিয়ে। ইপিনে পাঞ্জাব দলে ছাৰ্ভিচেছ দলক 1-0 ব্যৱধানত পৰাজিত কৰে। গ্ৰুপ বিৰ বাকী 5টা দলেই কোৱাৰ্টাৰ ফাইনেলত স্থান লাভৰ সম্ভাৱনা আছে। গ্ৰুপ বিৰ 31 জানুৱাৰীত হ'বলগীয়া 3খন খেলৰ ফলাফলে দলসমূহৰ পৰৱৰ্তী স্থান নিশ্চিত কৰিব। আনহাতে অসম দলে কাইলৈ পশ্চিমবংগৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ঢকুৱাখনাৰ বিষ্টুৰাম দলে খেলপথাৰত দিনৰ 2 বজাৰ পৰা খেলখন অনুষ্ঠিত হ'ব। এইখন খেলত বিজয়ী হলে অসম দলে পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিব। আন এখন খেলত ৰাজস্থান দলে নাগালেণ্ড দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে উত্তৰাখণ্ড দলে তামিলনাডুৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাট আৰু থিয়কত 37,873 গৰাকী মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ 2টা চৌহদৰ আধাৰশিলা স্থাপন। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লোকসভাত অৰ্থনৈতিক সমীক্ষা দাখিল। আৰু 31 জানুৱাৰীৰ পৰা ঠিকাভিত্তিক শিক্ষকক শিক্ষা হেতু এপৰ জৰিয়তে ছুটীৰ আবেদন দাখিলৰ বাবে সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।